এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাই গঞা ৰাজ্যে গোহালিৰ গৰুকেইটা নোৱাই ধুৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বিহু উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰে 241খন বিহু সমিতিলৈ আৰ্থিক অনুদান আগবঢ়াইছে। 10 বছৰতকৈ অধিক পুৰণি বিহু সমিতিসমূহলৈ বিগত বৰ্ষৰ দৰে 1.5 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হৈছে। 2024 চনত 2306খন বিহু সমিতিক বিত্তীয় সাহায্য প্ৰদান কৰিছিল যদিও এইবাৰ বিত্তীয় সাহায্য লাভ কৰা বিহু সমিতিৰ সংখ্যা 65লৈ হ্ৰাস পাইছে। বিহু সমিতিসমূহে যাতে বিহু আয়োজনৰ নামত ৰাইজৰ পৰা অন্য ধৰণে বৰঙণি নতুলে তাৰ বাবে চৰকাৰে বিহু সমিতিসমূহক এনেদৰে বিগত কেইবাটাও বছৰ ধৰি আৰ্থিক সাহায্য আগবঢ়াই আহিছে। গুৱাহাটীত যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ কেইদিন মহানগৰ আৰক্ষীয়ে সমদল শোভাযাত্ৰা নিষিদ্ধ কৰিছে। সেইদৰে ৰাজপথত মাৰাথন, ৱাকাথন আদিও নিষিদ্ধ কৰা হৈছে। মহানগৰখনৰ ৰাজপথত সুচল যাতায়াতৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহানগৰ আৰক্ষীৰ উপ আয়ুক্ত ইমদাদ আলী স্বাক্ষৰিত এটা বিবৃতি প্ৰকাশ কৰা হৈছে। গৰু বিহুৰ বাবে অপৰিহাৰ্য মাখিয়তী সংৰক্ষণৰ বাবে জামুগুৰিহাটৰ আগ্ৰিপামৰ হেমবাহাদুৰ কাকী নামৰ এগৰাকী ব্যক্তিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত প্ৰায় 7-8 বছৰ ধৰি কমেও 100 জোপা মাখিয়তী গছ প্ৰতিপালন কৰি তেওঁ নৱপ্ৰজন্মক এই গছৰ সৈতে চিনাকি কৰাই দিয়াৰ পদক্ষেপ লৈ আহিছে। গৰু বিহুৰ দিনা দূৰ দূৰণিৰ পৰা বহু লোকে মাখিয়তী নিবলৈ তেওঁৰ ওচৰলৈ আহে। উল্লেখযোগ্য যে গৰু বিহুৰ পুৱা গৰু গা ধুওৱাৰ পাছত সন্ধিয়া দীঘলতী আৰু মাখিয়তী গছৰ পাতেৰে গৰুক কোবোৱা পৰম্পৰা চলি আহিছে। এই গছৰ পাত বীজাণুনাশক হোৱা বাবে ইয়াৰে কোবালে গৰুৰ গাৰ পৰা মাখি মহ আঁতৰি যোৱাৰ লগতে বীজাণু নাশ হয় বুলি বিশ্বাস প্ৰচলিত আছে। তদুপৰি মাখিয়তীৰ অনেক ঔষধি গুণো আছে বুলি কোৱা হয়। জামুগুৰিহাটৰ আগ্ৰিপামৰ এই ব্যক্তিগৰাকীয়ে প্ৰতিগৰাকী অসমীয়াকে নিজৰ বাৰীত মাখিয়তী গছ ৰোপণ কৰিবলৈ আহ্বান জনায়। গুৱাহাটী মহানগৰীত পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত পথ সুৰক্ষা নিশ্চিত কৰাৰ লগতে যান বাহন আইন কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ আইন উলংঘাকাৰী চালকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তালাচী অভিযান তীব্ৰ কৰি তোলা হৈছে। আৰক্ষীয়ে কালি পৰ্যন্ত কমেও 94খন ডাম্পাৰ নিৰীক্ষণ কৰাৰ লগতে 17টা আইন উলংঘাকাৰী কাৰ্য চিনাক্ত কৰে। আৰক্ষীয়ে এই অভিযানৰ পাছত এজাহাৰ দাখিল নকৰাকৈ 6টা গোচৰ আদালতলৈ প্ৰেৰণ কৰিছে। তদুপৰি 6খন ই-চালান জাৰি কৰা হৈছে, 3খন বাহন জব্দ কৰা হৈছে আৰু 2জন ডাম্পাৰ চালকৰ অনুজ্ঞা বাতিল কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখিব আৰু আইন উলংঘাকাৰী ডাম্পাৰ চালকক ৰেহাই দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে। জনসাধাৰণৰ মাজত অগ্নি বিষয়ক সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজিৰে পৰা অগ্নি সেৱা সপ্তাহ 2025 পালন কৰা হৈছে। অহা 25 এপ্ৰিলত এই সপ্তাহৰ সামৰণি পৰিব। এই অগ্নি সেৱা সপ্তাহত ঘৰ, কৰ্মস্থান তথা ৰাজহুৱা ক্ষেত্ৰত অগ্নি বিষয়ক সুৰক্ষা আৰু অগ্নিৰ পৰা হ'ব পৰা সম্ভাৱ্য দুৰ্ঘটনা প্ৰতিৰোধৰ উদ্দেশ্যে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হ'ব। বিদ্যুৎ পৰিবাহী তাঁৰ, চকেট, ছুইচ আদি আহিলাসমূহ নিয়মীয়াকৈ পৰীক্ষা কৰাৰ লগতে ঘৰ আৰু কৰ্মস্থানত দলিচা বা কাৰ্পেটৰ তলত কেতিয়াও বৈদ্যুতিক তাঁৰ ৰাখিব নালাগে। ঘৰ, বিদ্যালয় বা অন্য প্ৰতিষ্ঠানবোৰত অগ্নি নিৰ্বাপক আহিলাবোৰ সহজেই ঢুকি পোৱা ঠাইত ৰখাটো নিশ্চিত কৰিব লাগে। সুৰক্ষাৰ বাবে ঘৰ আৰু কৰ্মক্ষেত্ৰত নিয়মিতভাৱে অগ্নি নিৰ্বাপক বাহিনীৰ অনুশীলনৰ আৱশ্যক আছে। সকলো বাসিন্দা বা পৰিয়ালৰ সদস্যই জৰুৰীকালীন প্ৰস্থান আৰু নিৰাপদ মুকলি ঠাইৰ বিষয়ে অৱগত হোৱাটো দৰকাৰ। এইসমূহ পদক্ষেপৰ জৰিয়তে প্ৰতি বছৰে অগ্নি সেৱা সপ্তাহ পালন কৰি অহা হৈছে। কাছাৰ আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলোৱা 4টা অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হৈছে। জিলাখনৰ সোণাইত চলোৱা অভিযানত 78 গ্ৰাম হেৰইনসহ 2জন লোকক গ্ৰেপ্তাৰ কৰা হয়। আপাৰ কালাইনত 2জন মাদকদ্ৰব্য সৰবৰাহকাৰীৰ লগতে 149 গ্ৰাম হেৰইন জব্দ কৰা হৈছে। আন এক অভিযানত ছাইদপুৰত 177 গ্ৰাম হেৰইনসহ 1জনক গ্ৰেপ্তাৰ কৰে আৰু শিলচৰত 5জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ লগতে 12 গ্ৰাম হেৰইন আৰক্ষীয়ে জব্দ কৰে। 4টা অভিযানত জব্দ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় 2 কোটি হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 শুনিবলৈ পাব।
কথা অৱগত আৰু জানো। আৰু মই ক'ব বিচাৰোঁ সমূহ অসমবাসী ৰাইজক যাতে এই অসমীয়া নৱবৰ্ষই সকলোৰে জীৱনত ৰং ৰহইচানক সুখে শান্তিৰে জীয়াই থাকক।
হয়, আজি যিহেতু গৰু বিহু, আপোনালোকে ইতিমধ্যে গৰু বিহু পালন কৰিলে, সকলোৱে যদি লগ লাগি এটা বিহু গায়, বিহু গালে ভাল হ'ব, সকলোৱে লগ লাগি এটা বিহু গাব।
তাতোত কৈছেনে ৰঙালী বিহুতি নাপালিলে কৈ
তিনিচুকীয়া জিলাতো আজি গৰু বিহু উপলক্ষে পুৱাৰে পৰাই উৎসাহ উদ্দীপনা দেখা গৈছে। কৃষিৰ বাবে অপৰিহাৰ্য গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে আজি জিলাখনৰ কৃষিজীৱী ৰাইজে পুৱাৰে পৰা গৰুক গা ধুৱাই বিহু পালন কৰিছে। জিলাখনত গৰু বিহু পালন সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা মনোৰঞ্জন মৰাণ।
লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু। দীঘলতীৰ দীঘল পাত গৰু কোবাওঁ জাত জাত, মাখিয়তীৰ মাখি পাত মাখি মাৰো জাত জাত। এনে পৰম্পৰাৰে ৰাজ্যত আজিৰে পৰা বিহু আৰম্ভ হৈছে। আজি গৰু বিহু উপলক্ষে তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। গৰু বিহু উপলক্ষে ৰাইজে নিজৰ গোহালিৰ গৰুহাল পুৱাই গাঁৱৰ ঘাটলৈ, নৈ জান জুৰিৰ পাৰলৈ কাষলৈ নি পৰম্পৰা নিয়ম পালন কৰি গৰুক মাহ হালধিৰে নোৱাই ধুৱাই মংগল কামনা কৰিছে। তিনিচুকীয়া জিলাৰ বৰগুৰি, মাকুম, পানীতোলা, লাইপুলি, ডুমডুমা আদি একাধিক স্থানত আজি গৰু বিহু উপলক্ষে আনন্দ পৰিৱেশে বিৰাজ কৰিছে। এটা কথা উল্লেখ কৰিব লাগিব যে গৰু বিহুৰ দিনা পৰম্পৰা অনুসৰি কণী যুঁজ লগতে বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰিছে।
শিৱসাগৰ জিলাতো আজি ৰাইজে গৰু বিহু উপলক্ষে কৃষ্টি সংস্কৃতি ৰক্ষা কৰি ৰীতি নীতিসমূহ পালন কৰাৰ লগতে উলহ মালহেৰে বিহু উদযাপন কৰিছে। লখিমপুৰ জিলাৰ জনসাধাৰণেও আজি গৰু বিহু পালন কৰিছে। বৰপেটাত আজিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু উদযাপন আৰম্ভ হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজি গৰু বিহু পালন কৰা হৈছে। বৰপেটা সত্ৰত আজিৰে পৰা ছয় বহাগলৈ সত্ৰৰ নৈমিত্তিক প্ৰসংগ কৰা হ'ব। কামৰূপ জিলাৰ বকৈ, ছয়গাঁও, হাজো, কমলপুৰকে ধৰি বিভিন্ন অঞ্চলত আজি পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হৈছে। ঠায়ে ঠায়ে মুকলি বিহুৰ আয়োজন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ পাছতে পৰীক্ষণ সম্পন্ন হৈছে। তিনিচুকীয়া জিলা পঞ্চায়তৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত জিলাখনৰ 22খন আসনৰ বাবে দাখিল কৰা মুঠ 67জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছে। জিলাখনৰ আঞ্চলিক পঞ্চায়তৰ বাবে 205খন মনোনয়ন পত্ৰ বৈধ হোৱাৰ বিপৰীতে 7খন মনোনয়ন পত্ৰ নাকচ কৰা হয়। শোণিতপুৰ জিলাৰ অন্তৰ্গত 20খন জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা 49গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত 48খন মনোনয়ন গ্ৰহণ আৰু 1খন নাকচ কৰা হৈছে। জিলাখনৰ অন্তৰ্গত 88খন গাঁও পঞ্চায়তৰ বাবে 2252খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল। পৰীক্ষাৰ অন্তত 2168খন মনোনয়ন গ্ৰহণ কৰা হৈছে আৰু 84খন মনোনয়ন বিভিন্ন কাৰণত নাকচ কৰা হয়। কামৰূপ জিলাৰ অন্তৰ্গত মুঠ 20খন জিলা পৰিষদৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে 52গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ 12খন আঞ্চলিক পঞ্চায়তৰ অধীনৰ 114খন গাঁও পঞ্চায়তৰ বাবে 253গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে 17 এপ্ৰিলৰ বিয়লি 3 বজালৈ সময় নিৰ্ধাৰণ কৰা হৈছে আৰু একেদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি চলাইছে। বিভিন্ন জিলাৰ সদৰসমূহত ষ্ট্ৰংৰুম আৰু গণনা কক্ষ স্থাপন কৰা হৈছে আৰু জিলা আয়ুক্তৰ লগতে নিৰ্বাচনী বিষয়াই কক্ষসমূহ পৰিদৰ্শন কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বিষয়টো সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পোষকতা কৰিছে। ৰাজ্য চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি এই বৈঠকত উপস্থিত থাকিব। দুধনৈত কালি পৰিষদৰ নৱনিৰ্বাচিত 36গৰাকী পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কালিৰ অনুষ্ঠানত ৰাভাবীৰ দদানক শ্ৰদ্ধাৰে স্মৰণ কৰি বীৰগৰাকীৰ এটা 100 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। পৰিষদৰ প্ৰতিটো এলেকাৰ দ্ৰুত উন্নয়নৰ বাবে অসম চৰকাৰৰ পৰা আবণ্টিত পুঁজিৰ বাহিৰেও পৰিষদৰ প্ৰতিটো সমষ্টিত সুকীয়াকৈ ধনৰ আবণ্টন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাভাবীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে নৱনিৰ্বাচিত পাৰিষদসকলক শপতবাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানতে টংকেশ্বৰ ৰাভাই তৃতীয়বাৰৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ লয়। একেদৰে সোণাৰাম ৰাভাই অধ্যক্ষ আৰু অলকা ৰাভাই উপাধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ভাৰতীয় সংবিধানৰ প্ৰণেতা, শিক্ষাবিদ, আইনবিদ তথা সমাজ সংস্কাৰক বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ আজি জয়ন্তী। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইনমন্ত্ৰী ডঃ আম্বেদকাৰৰ জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন স্থানত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সামাজিক সম্প্ৰীতি আৰু সমতা স্থাপনৰ লগতে মহিলা আৰু বঞ্চিত শ্ৰেণীৰ অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে ডঃ আম্বেদকাৰে অহোপুৰুষাৰ্থ কৰিছিল। আম্বেদকাৰৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ শুভেচ্ছা জনাইছে। অহা 27 এপ্ৰিলৰ পৰা 4 মেলৈ ফিলিপিনছত হবলগীয়া 16 ছিনিয়ৰ আৰু 14-25 বৰ্ষৰ অনুৰ্ধ এছিয়ান লন বল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতালৈ ভাৰতীয় দলৰ অসমৰ 5 গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতীয় ছিনিয়ৰ দলত অসমৰ অৰ্জুন নয়নমণি শইকীয়া, বনগীতা হাজৰিকা আৰু পুতুল সোণোৱালে বাছনি লাভ কৰিছে। ইপিনে 25 বছৰ অনুৰ্ধ ভাৰতীয় দলত অসমৰ বিতু দাস আৰু সুৰঞ্জনা বৰুৱাই স্থান লাভ কৰিছে। ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ খেলুৱৈসকলক অসম লন বল সন্থাই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক 12 ৰাণত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি জয়পুৰত বিয়লিৰ ভাগত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক 9 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হবলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
পৰম্পৰাগত ৰীতি নীতি আৰু উলহ মালহেৰে আজি ৰাজ্যত ৰঙালীৰ 7 বিহুৰ প্ৰথমটো দিন গৰু বিহু উদযাপন কৰা হৈছে। এই বাতৰি অন্যান্য কাকতৰ লগতে অসমীয়া প্ৰতিদিন আৰু অসমীয়া খবৰ কাকতেও আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দেশৰ ঘাইপথ উন্নীতকৰণৰ অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চল আৰু সীমান্ত এলেকাৰ আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব দিয়া হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে এই বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। GMCHৰ কৰ্কট প্ৰতিষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰবটিক অস্ত্ৰোপচাৰ যন্ত্ৰ মুকলি কৰা হৈছে। এই যন্ত্ৰই নিখুঁত উচ্চমানৰ নিয়ন্ত্ৰণ তথা 3D দৃশ্যায়নৰ জৰিয়তে কৰ্কট ৰোগৰ উন্নত চিকিৎসা সম্ভৱ কৰি তুলিব। বাতৰিটো দৈনিক জনমভূমি কাকতৰ। মেট্ৰিকত 139খন চৰকাৰী বিদ্যালয়ৰ শূন্য ফলাফলে ৰাজ্যৰ শিক্ষা বিভাগক উদ্বিগ্ন কৰি তুলিছে। এই বিদ্যালয়সমূহক জবাবদিহি কৰি শিক্ষা বিভাগৰ ফালৰ পৰা জিলা বিদ্যালয় পৰিদৰ্শকসকললৈ কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দিয়া হৈছে। বাতৰিটো আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। আমেৰিকাৰ ভূমিত 30 দিনতকৈ অধিক দিন থকা বিদেশী নাগৰিকসকলে কেন্দ্ৰীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰাব লাগিব। বিদেশী নাগৰিকৰ ক্ষেত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এনে কঠোৰ নীতি সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। আদানী গোটে ৰাজ্যত 50,000 কোটি টকা বিনিয়োগ সন্দৰ্ভত গোটৰ সঞ্চালক জিত আদানী আৰু তেওঁৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আলোচনাত মিলিত হোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। ৰাছিয়াৰ মিছাইল আক্ৰমণত কালি ইউক্ৰেইনৰ এখন চহৰ ছামিত কমেও 32 জন লোকৰ মৃত্যু হয়। এটলিষ্ট 32 কিল্ড ইন ৰাছিয়ান মিছাইল ষ্ট্ৰাইক ইন ইউক্ৰেইন শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতে এই বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যৰ সকলো কেন্সাৰ হাস্পতালত 1খনকৈ নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ বিষয়ে চৰকাৰৰ গুণাগথা চলি আছে। শিক্ষাৰ্থীসকলে নিয়োগৰ ক্ষেত্ৰত অধিক সুযোগ লাভৰ আশাৰে নাৰ্ছিং মহাবিদ্যালয়সমূহত ইংৰাজী আৰু জাপানী ভাষাৰ পাঠ্যক্ৰমৰ প্ৰৱৰ্তনৰ বিষয়ে চিন্তা চৰ্চা কৰা হৈছে। এই বাতৰি দ্য ছেণ্টিনেল কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আহক আমি আকৌ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমীয়াৰ বাপতি হাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ত্ৰিপাক্ষিক বৈঠকৰ বাবে মুখ্যমন্ত্ৰীৰ পোষকতা। ভাৰতীয় সংবিধানৰ প্ৰণেতা, শিক্ষাবিদ, আইনবিদ তথা সমাজ সংস্কাৰক বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ আজি জয়ন্তী। আৰু 27 এপ্ৰিলৰ পৰা 4 মেলৈ ফিলিপিনছত হবলগীয়া এছিয়ান লন বল প্ৰতিযোগিতাৰ ভাৰতীয় দলত অসমৰ 5 গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।